নমস্কাৰ, আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই যদুমণি শইকীয়া। বংগোপসাগৰত সৃষ্টি হোৱা গভীৰ নিম্নচাপৰ প্ৰভাৱত সমগ্ৰ পূব আৰু উত্তৰ পূব ভাৰতত কালিৰে পৰা হোৱা প্ৰবল বৰষুণৰ ফলত অসমৰো বিভিন্ন ঠাইৰ জনজীৱন বিপৰ্যস্ত হৈ পৰিছে। যোৱা নিশাৰে পৰা হোৱা নেৰানেপেৰা বৰষুণৰ ফলত গুৱাহাটী মহানগৰীত বানে আজি জটিল ৰূপ ধাৰণ কৰে। নিশা পৰ্যন্ত একেৰাহে বৰষুণ দি থকাৰ ফলত বান পৰিস্থিতি অধিক জটিল হৈ পৰিছে। এনে পৰিপ্ৰেক্ষিতত নগৰ উন্নয়ন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই মহানগৰীৰ ৰুক্মিণী গাঁও আৰু হাতগাঁৱত দুটাকৈ বান সাহায্য শিবিৰ স্থাপন কৰাৰ কথা ঘোষণা কৰিছে। মন্ত্ৰীগৰাকীয়ে বানত ক্ষতিগ্ৰস্ত লোকে যোগাযোগৰ বাবে কেইবাটাও ফোন নম্বৰ ৰাজহুৱা কৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত তেওঁ কয় যে এই অঞ্চলসমূহৰ লগতে সমীপৰ আন কোনো স্থানত যদি সাধাৰণ জনতা অসুবিধাৰ সন্মুখীন হৈছে তেন্তে ফোন নম্বৰকেইটাত তেওঁলোকে যোগাযোগ কৰিব পাৰিব। জনতাৰ বাবে মুকলি কৰি দিয়া ফোন নম্বৰকেইটা হৈছে 8486640633, 8138466612, 99543236314 আৰু 99542417666। উল্লেখযোগ্য যে ৰুক্মিণী গাঁৱৰ জি এছ ৰোডৰ বিস্তীৰ্ণ অঞ্চল এবুকু পৰ্যন্ত জলমগ্ন হৈ পৰাত সেই পথেৰে আজি পুৱাৰ ভাগৰ পৰাই যান বাহন চলাচল বন্ধ হৈ পৰে। চিৰিয়াখানা পথৰ শ্ৰদ্ধাঞ্জলি উৰণহেতুৰ দুয়োফালৰ আৰম্ভণিৰ অংশৰ লগতে উৰণহেতুৰ তল অংশ সম্পূৰ্ণ প্লাবিত হৈছে। এই পথেৰেও যান বাহনৰ চলাচল বন্ধ হৈ পৰাত উৰণহেতুৰ ওপৰত প্ৰচণ্ড যানজঁটৰ সৃষ্টি হৈছে। মহানগৰীৰ বেলতলাৰ ৱায়াৰলেছ, হাতীগাঁও, জোনাৰেঙ্গী পথ, অনিল নগৰ, নবীন নগৰ, গোপীনাথ বৰদলৈ পথৰ অনুৰাধা চিনেমাৰ সন্মুখভাগ, চানমাৰী কলনী, আমবাৰী, গুৱাহাটী ক্লাব, বৰাগাঁও আদিকে ধৰি মহানগৰীৰ বিভিন্ন ঠাই নগৰীয়া বানৰ কবলত পৰি জনজীৱন সম্পূৰ্ণ বিপৰ্যস্ত হৈ পৰিছে। প্ৰতিকূল বতৰৰ পৰিপ্ৰেক্ষিতত যিকোনো সহায়ৰ বাবে কামৰূপ মহানগৰ জিলা প্ৰশাসনে দুটা নম্বৰ মুকলি কৰিছে, 0361-1077 আৰু 93654-29314। এই দুটা টোল ফ্ৰী নম্বৰত কোনো সমস্যাৰ বাবে ৰাইজে ফোন কৰিব পাৰিব। যোৰাবাটৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে 3-4 ফুট পৰ্যন্ত পানী বাগৰাৰ ফলত উজনি আৰু নামনি অসমৰ মাজত যাতায়াত ব্যৱস্থা বিঘ্নিত হোৱা বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। প্ৰবল বৃষ্টিপাতৰ ফলত কামৰূপ জিলাৰ উত্তৰ গুৱাহাটীৰ কেইবাটাও অঞ্চল কৃত্ৰিম বানৰ কবলত পৰিছে। বিশেষকৈ মধুপুৰ, অভয়পুৰ, কটাহবজাৰ, ৰহঢলা আৰু কলবাৰীত কৃত্ৰিম বানৰ ফলত জনজীৱন ব্যাহত হৈ পৰিছে। প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰীসেৱাও সাময়িকভাৱে বন্ধ ৰখা হৈছে। ধাৰাষাৰ বৰষুণৰ ফলত ধুবুৰী জিলাৰ বান পৰিস্থিতিয়ে ক্ৰমাৎ জটিল ৰূপ ধাৰণ কৰিছে। জিলাখনৰ প্ৰায় সকলো নৈ উপনৈৰ পানী ফেনে ফুটুকাৰে বাঢ়ি আছে। বিলাসীপাৰা, চাপতগ্ৰাম আদি অঞ্চলৰ বান পৰিস্থিতি উদ্বেগজনক হৈ পৰিছে। গৌৰাং নৈৰ খহনীয়াই বিলাসীপাৰাৰ বিভিন্ন নৈ পৰীয়া অঞ্চলত বিস্তৰ ক্ষতি সাধন কৰিছে। বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনে এটা হেল্পলাইন নম্বৰ মুকলি কৰিছে। জিলাখনৰ বানত ক্ষতিগ্ৰস্ত যিকোনো লোকে 03662725005 নম্বৰলৈ ফোন কৰি সহায় বিচাৰিব পাৰিব। ডিব্ৰুগড় জিলাতো বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনে এটা হেল্পলাইন নম্বৰ মুকলি কৰিছে। বিপদগ্ৰস্ত লোকে এই সময়ছোৱাত 9435358371 নম্বৰত ফোন কৰিব পাৰিব। বাক্সা জিলা আয়ুক্তৰ সভাকক্ষত আজি বান প্ৰস্তুতি পৰ্যালোচনা সন্দৰ্ভত এখন বিশেষ বৈঠক অনুষ্ঠিত হয়। বৈঠকত বিদ্যুৎ বিভাগৰ ভূমিকা, দায়বদ্ধতা, সাহায্য শিবিৰ স্থাপন, আগতীয়া সতৰ্কতাক লৈ সজাগতা, বানত অধিক ক্ষতিগ্ৰস্ত হ'বলগীয়া গাঁও আদি সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰা হয়। জটিল বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী মহানগৰীৰ সকলো শিক্ষানুষ্ঠান কাইলৈ বন্ধ থাকিব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ এই ঘোষণাৰ পিছতেই গুৱাহাটী বিশ্ববিদ্যালয়ে কাইলৈ অনুষ্ঠিত হ'বলগীয়া পৰীক্ষা স্থগিত ৰখাৰ কথা ঘোষণা কৰিছে। বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্ৰকে জনোৱা মতে পৰৱৰ্তী পৰ্যায়ত পৰীক্ষা পুনৰ অনুষ্ঠিত কৰা হ'ব। ইফালে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়েও প্ৰতিকূল বতৰৰ বাবে কাইলৈ অনুষ্ঠিত হ'বলগীয়া সকলো পৰীক্ষা স্থগিত ৰখাৰ কথা ঘোষণা কৰিছে। তিনিচুকীয়া জিলাৰ ডুমডুমা ফিলবাৰী সমীপৰ বাইপাছত আজি বিয়লি এটা পথ দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাটোত নিহাৰ মাঝি নামৰ এজন লোকৰ মৃত্যু হোৱাৰ লগতে আন কেইবাজনো লোক গুৰুতৰভাৱে আহত হয়। জানিব পৰা মতে অৰুণাচলৰ পৰা দুলিয়াজান অভিমুখে আহি থকা এখন স্কৰপিঅ' বাহন নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত বাগৰি পৰাৰ ফলতে দুৰ্ঘটনাটো সংঘটিত হয়। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি চণ্ডীগড়ত অনুষ্ঠিত এলিমিনেটৰত মুম্বাই ইণ্ডিয়ানছে গুজৰাট টাইটানছক জয়ৰ বাবে 229 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। টছত জিকি মুম্বাই ইণ্ডিয়ানছে প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত 20 অভাৰত 5টা উইকেট হেৰুৱাই 228 ৰাণ সংগ্ৰহ কৰে। আমাৰ নিশাৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বুলেটিন কাইলৈ পুৱা 7:05 শুনিবলৈ পাব।
Thank you.